এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। চাৰি মে'ত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত দুটাকৈ ভোটগণনা কেন্দ্ৰ থকাৰ লগতে নগাঁও জিলাত 3টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা সন্দৰ্ভত কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখন সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে। প্ৰায় 3 দশকৰ পাছত এটা পৰ্যায়ত অনুষ্ঠিত এইবাৰৰ অসম বিধানসভা নিৰ্বাচন ঐতিহাসিক বুলি তেওঁ কয়। বিগত 5টা বিধানসভা নিৰ্বাচনৰ ভিতৰত এইবাৰ ৰাজ্যত অভিলেখ ভোটদান হোৱাৰ কথাও মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীগোৱেলে কয় যে ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনাকাৰী বিষয়া আৰু 2,348গৰাকী মাইক্ৰ অবজাৰভাৰে সহযোগিতা আগবঢ়াব। ভোটগণনাৰ বাবে বিষয়া কৰ্মচাৰী প্ৰশিক্ষণ অব্যাহত আছে বুলি তেওঁ কয়।
The last thing is that training in the districts is going on today and tomorrow regarding the counting officials, and we are also doing a centralized from election commission software training mane as a result trends ekta vastu me kobo bi saru the single source of truth is the results.eci.gov.in tate mane jeneko ami ebar presiding officer appot ami palu ki presiding officer ji data bharay ase raije he vastu ru trend ko dekha paye ase right so directly from the presiding officer similarly whatever data will be entered in encore software from the counting center will be visible to the trends to visible hobo mane raije on results.eci.gov.in aru that will be the single source of truth taro training ami 1 tarikhe amar returning officer aro aru telokor je it staff online training ami virtual training to korai asu
protitu samasti phuddanor harar upor bhitti kori 15 pra 28 roundot phuddanona kora hobo aru nikoto protiddondita hua akhonor babe punor phuddanonaru byabostha thakibo রিটার্নিং বিষয়াসকলে পোস্টেল বেলটসমূহ পরীক্ষা করব। ভোটগণনা প্রক্রিয়া নিয়ারিকৈ সম্পন্ন করার বাবে কেবা তরপিয়া সুরক্ষা ব্যবস্থা গড়ি তোলা হয়েছে বলে শ্রীগোয়েলে প্রকাশ করে। আনহাতে নির্বাচনী ফলাফল ঘোষণা হওয়ার পাছত রাজনৈতিক দল বা প্রার্থীক সমদল আদি উলিয়াত নির্বাচন আয়োগে পুনপটিয়াক বাধা আরোপ করা নাই যদিও এনে সমদল আদির জড়িয়ে যাতে কোনো অপ্রীতিকর পরিবেশের সৃষ্টি নহয় তার আয়োগে চোখা দৃষ্টি রাখব বলে কয়। বিধানসভা নির্বাচনের ভোটগণনার পরিপ্রেক্ষিতত জেলা প্রশাসনসমূহেও কার্যকরী ব্যবস্থা গ্রহণ করেছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে বিভিন্ন জিলা ভ্ৰমণ কৰি ভোটগণনাৰ প্ৰস্তুতিৰ বুজ লৈছে। তদুপৰি ভোটগণনাৰ দিনটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কোৰিয়ে কালি ডিব্ৰুগড় পলিটেকনিকত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু ভোটগণনা কক্ষ পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে ভোটগণনা প্ৰক্ৰিয়া নিৰপেক্ষ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ ষ্ট্ৰংৰুমৰ সুৰক্ষা ব্যৱস্থা, গণনা কক্ষৰ আন্তঃগাঁথনি, চিচিটিভি নিৰীক্ষণ ব্যৱস্থাকে ধৰি বিভিন্ন দিশৰ বুজ লয়। কালি জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ অধ্যক্ষতাত এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ সকলো ৰিটাৰ্ণিং বিষয়া আৰু মূল প্ৰশিক্ষকসকল উপস্থিত থাকে। চিৰাং জিলাৰ 2টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। ভোটগণনাত নিয়োজিত সূক্ষ্ম পৰ্যবেক্ষক, গণনা পৰ্যবেক্ষক আৰু গণনা সহায়কাৰীসকলৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ কালি আৰম্ভ হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মধুসূদন নাথে কালি প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত হৈ ভোটগণনাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীক পৰামৰ্শ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। কেইবাদিনো ধৰি উভয় পক্ষৰ অধিবক্তাৰ যুক্তি প্ৰদৰ্শনৰ পাছত আজি আদালতে গোচৰটোৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰিছে। 2 মে'ত গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভতো আদালতে ৰায় দিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাই গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কালি এটা শৈক্ষিক সম্প্ৰসাৰণ কাৰ্যসূচীৰ আয়োজন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক তথা পূৰ্বৰ পঞ্জীয়ক ডঃ মৃণালেন্দ্ৰ নাৰায়ণ দত্তৰ আৰ্থিক অনুদানেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 70%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক কালি আৰ্থিক উদগনি প্ৰদান কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নেভিগেটিং এডোলেচেন্স অ লাইফ স্কিল এপ্ৰচ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ শিক্ষাতত্ব বিভাগৰ প্ৰাধ্যাপক ডঃ নীতা কলিতা বৰুৱাই। কামৰূপ আৰক্ষীয়ে জাল চহীৰে বেংকৰ পৰা 5 লাখ টকা উলিয়াই পলায়ন কৰা এজন প্ৰবঞ্চকক উত্তৰ গুৱাহাটীৰ পৰা গৈ ৰঙিয়াত গ্ৰেপ্তাৰ কৰে। বিহাৰৰ বাসিন্দা কৃষ্ণ সাহা নামৰ প্ৰবঞ্চকজনে উত্তৰ গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী বেংকৰ চহী জাল কৰি ধন উলিয়াইছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 4:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।